Ακαχμπανί. বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদত ৰাষ্ট্ৰীয় প্ৰাকৃতিক কৃষি অভিযানৰ শুভাৰম্ভ কৰিব। ভাৰতে ছেমি ক্ৰায়জেনিক ইঞ্জিন আৰু বৈদ্যুতিক প্ৰপালচনৰ দৰে গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ দিশত দ্ৰুতভাৱে অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। দেশৰ বিকাশত প্ৰযুক্তিগত বস্ত্ৰশিল্পৰ অৰিহণা আৰু ভূমিকা সন্দৰ্ভত আলোচনাৰ বাবে আজি বিহাৰত প্ৰযুক্তিগত বস্ত্ৰশিল্প আৰু বিকশিত ভাৰত সন্দৰ্ভত ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হৈছে। বিহাৰৰ পাটনা জিলাত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত কমেও 8 লোকৰ মৃত্যু হোৱাৰ লগতে আন 5 আহত হয়। আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদত ৰাষ্ট্ৰীয় প্ৰাকৃতিক কৃষি অভিযান NMNFৰ শুভাৰম্ভ কৰিব। কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে যোৱা সপ্তাহত ৰাজ্যৰ কৃষিমন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকৰ পাছত এই বিষয়ে ঘোষণা কৰে। কেন্দ্ৰীয় কেবিনেটে যোৱা বছৰৰ নৱেম্বৰত কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰ আঁচনি হিচাপে এই অভিযানক অনুমোদন জনাইছিল। এই আঁচনিৰ বাবে 5 বিত্ত আয়োগ 2025-26 পৰ্যন্ত 2,481 কোটি টকা ব্যয় ধাৰ্য কৰা হৈছে। ইয়াৰে কেন্দ্ৰৰ অংশ হৈছে 1,584 কোটি টকা আৰু ৰাজ্যসমূহে 897 কোটি টকা ব্যয় কৰিব। ৰাষ্ট্ৰীয় প্ৰাকৃতিক কৃষি অভিযানৰ লক্ষ্য হৈছে মাটিৰ স্বাস্থ্য উন্নত কৰা আৰু পৰিৱেশতন্ত্ৰ পুনৰুদ্ধাৰ কৰা। কৃষকৰ বাবে কৃষিকাৰ্যৰ ব্যয় হ্ৰাস কৰি জলবায়ু অধিক স্থিতিস্থাপক কৰি তোলাও ইয়াৰ অন্যতম লক্ষ্য। NMNFএ বহন ক্ষমতা, জলবায়ুৰ স্থায়িত্ব আৰু নিৰাপদ খাদ্যৰ দিশত বৈজ্ঞানিকভাৱে সমৰ্থিত পদ্ধতিৰে কৃষি পদ্ধতি শক্তিশালী কৰাত মনোনিৱেশ কৰে। সমগ্ৰ দেশতে আজি দ্বিতীয় ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন কৰা হৈছে। 2023 চনৰ 23 আগষ্টত চন্দ্ৰযান 3 অভিযানৰ বাবে বিক্ৰম লেণ্ডাৰৰ সফল অৱতৰণ আৰু চন্দ্ৰত প্ৰজ্ঞান ৰোভাৰ সফলভাৱে স্থাপনক সুঁৱৰি এই দিৱস পালন কৰা হয়। এই উদযাপনৰ অংশ হিচাপে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে কালি নতুন দিল্লীত দ্বিতীয় ৰাষ্ট্ৰীয় মহাকাশ আলোচনা অনুষ্ঠিত কৰে। বহুকেইটা মন্ত্ৰালয়, ব্যক্তিগত অংশীদাৰ, শিক্ষা প্ৰতিষ্ঠান, ষ্টাৰ্টআপ আৰু বিশেষজ্ঞই অনাগত দশকত ভাৰতৰ মহাকাশ ব্যৱস্থাৰ ৰূপৰেখা সন্দৰ্ভত আলোচনা কৰে। অনুষ্ঠানত দিয়া ভাষণত ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে 1963 চনত থুম্বাত ৰকেট উৎক্ষেপণৰ পৰা আৰম্ভ কৰি বৰ্তমান মহাকাশ খণ্ডত ভাৰতৰ নেতৃত্বৰ গোলকীয় স্বীকৃতিলৈকে দেশৰ উল্লেখনীয় মহাকাশ যাত্ৰাত আলোকপাত কৰে। ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে মহাকাশ বিভাগে যুৱচামক মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যে সমগ্ৰ দেশতে গোটেই মাহজুৰি এই দিৱস উদযাপনৰ আয়োজন কৰিছে। ভাৰতে ছেমি ক্ৰায়জেনিক ইঞ্জিন আৰু বৈদ্যুতিক প্ৰপালচনৰ দৰে গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ দিশত দ্ৰুতভাৱে অগ্ৰসৰ হৈছে আৰু অতি শীঘ্ৰে দেশে গগনযান অভিযান আৰম্ভ কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। শ্ৰীমোদীয়ে কয় যে অনাগত সময়ত ভাৰতে নিজৰ মহাকাশ ষ্টেচন স্থাপন কৰিব। এটা ভিডিঅ' বাৰ্তাযোগে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে বিজ্ঞানী আৰু সকলো যুৱক যুৱতীকে মহাকাশ খণ্ডৰ সৈতে জড়িত সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰীমোদীয়ে কয় যে অতি কম সময়তে ৰাষ্ট্ৰীয় মহাকাশ দিৱস যুৱচামৰ মাজত আকৰ্ষণীয় আৰু অতি উৎসাহৰ অনুষ্ঠান হিচাপে পৰিগণিত হৈছে। তেওঁ লগতে কয় যে মহাকাশ খণ্ডই এটাৰ পাছত আনটো মাইলৰ খুঁটি অতিক্ৰম কৰিছে আৰু বিগত 11 বছৰত চৰকাৰে এই খণ্ডত বহু সংস্কাৰ সাধন কৰিছে। মহাকাশ প্ৰযুক্তিক দেশৰ প্ৰশাসনৰ এটা অংশ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে শস্য বীমা আঁচনিত উপগ্ৰহ আধাৰিত তথ্য জড়িত হৈ আছে। মাছমৰীয়াসকলে উপগ্ৰহৰ জৰিয়তে নিৰাপদ তথ্য লাভ কৰে আৰু উপগ্ৰহৰ তথ্যৰ ভিত্তিতে দুৰ্যোগ ব্যৱস্থাপনা সমৰ্থন লাভ কৰা হৈছে। শ্ৰীমোদীয়ে মহাকাশ খণ্ডত ভাৰতৰ প্ৰগতিয়ে সাধাৰণ লোকৰ জীৱন সহজ কৰি তুলিছে বুলি মন্তব্য কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে মহাকাশ বিজ্ঞানী আৰু অভিযন্তাসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে চন্দ্ৰযান 3 অভিযানে মহাকাশ অন্বেষণৰ নতুন পথ প্ৰশস্ত কৰিলে আৰু দেশৰ যুৱচামৰ মাজত উদ্ভাৱনৰ নতুন ধাৰণা জগাই তুলিলে। উত্তৰাখণ্ডৰ চামোলী জিলাত যোৱা নিশা ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা প্ৰবল বৰষুণত থাৰালি তেহচিলৰ বিস্তৰ ক্ষয়ক্ষতি হয়। মহকুমা দণ্ডাধীশৰ বাসগৃহ আৰু তেহচিলৰ কাৰ্যালয়কে ধৰি বহু চৰকাৰী ভৱন, বাসগৃহ আৰু দোকান পোহাৰৰ লগতে ভালেসংখ্যক বাহনো ক্ষতিগ্ৰস্ত হয়। প্ৰবল বৰষুণৰ ফলত চামোলী জিলাৰ কাষৰীয়া কেডাৰবাগৰ, ৰদিবাগৰ আৰু চেপাৰকে ধৰি বহুকেইটা অঞ্চল ক্ষতিগ্ৰস্ত হোৱা বুলি আকাশবাণী ডেৰাডুনৰ সংবাদদাতাই জনাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে থাৰালি তেহচিলৰ সকলোবোৰ বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰ বন্ধ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে জিলা প্ৰশাসন, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু আৰক্ষীয়ে ইতিমধ্যে ঘটনাস্থলীত সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। শ্ৰীধামীয়ে কয় যে তেওঁ জিলা প্ৰশাসনৰ সৈতে সঘন যোগাযোগত আছে আৰু পৰিস্থিতি নিৰীক্ষণ কৰি আছে। চামলীৰ অতিৰিক্ত জিলা দণ্ডাধীশ বিবেক প্ৰকাশে আকাশবাণীৰ বাতৰি বিভাগক জনোৱা মতে ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে সাহায্য শিবিৰ স্থাপন কৰা হৈছে। ইপিনে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত প্ৰবল বৰষুণ অব্যাহত আছে। বতৰ বিজ্ঞান বিভাগে ডেৰাডুন, নাইনিতাল, বাগেশ্বৰ আৰু পিথোৰাগড়ত প্ৰবল বৰষুণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। দেশৰ বিকাশত প্ৰযুক্তিগত বস্ত্ৰশিল্পৰ অৰিহণা আৰু ভূমিকা সন্দৰ্ভত আলোচনাৰ বাবে আজি বিহাৰৰ পাটনাত প্ৰযুক্তিগত বস্ত্ৰশিল্প আৰু বিকশিত ভাৰত সন্দৰ্ভত ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হৈছে। পাটনাৰ জ্ঞান ভৱনত আয়োজিত এই অনুষ্ঠানত ঔদ্যোগিক সংস্থা, চৰকাৰী বিভাগ, ষ্টাৰ্টআপ, গৱেষক আৰু আন আন অংশীদাৰসকলে বিভিন্ন খণ্ডত ছিন্থেটিক আঁহৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰে। অনুষ্ঠানত বিশেষজ্ঞ আৰু অংশীদাৰসকলে দেশৰ দ্ৰুত উন্নয়নৰ হকে আন্তঃগাঁথনি, স্বাস্থ্যসেৱা, কৃষি, পৰিৱেশ বহন ক্ষমতা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত প্ৰযুক্তিগত বস্ত্ৰশিল্প এটা গুৰুত্বপূৰ্ণ খণ্ড বুলি উল্লেখ কৰে। অনুষ্ঠানত বস্ত্ৰশিল্প দপ্তৰৰ ৰাজ্যমন্ত্ৰী গিৰিৰাজ সিং, পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰৱণ কুমাৰ উপস্থিত থাকে। পঞ্জাৱৰ হুচিয়াৰপুৰত কালি নিশা এখন তেলভৰ্তি টেংকাৰত ঘটা বিস্ফোৰণৰ ফলত দুজন লোক নিহত হোৱাৰ লগতে আন 23 জন লোক গুৰুতৰভাৱে অগ্নিদগ্ধ হয়। আকাশবাণীৰ সংবাদদাতাই জনোৱা অনুসৰি বিস্ফোৰণৰ ফলত কাষৰীয়া দোকান পোহাৰ আৰু বাসগৃহতো অগ্নিসংযোগ হোৱাৰ ফলত মৃত্যু আৰু অগ্নিদগ্ধ হোৱা লোকৰ সংখ্যা বৃদ্ধি পায়। হুচিয়াৰপুৰৰ অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসা বিষয়াগৰাকীয়ে জনোৱা মতে কালি নিশা অগ্নিদগ্ধ হোৱা 23 জন লোকক চিকিৎসালয়খনত ভৰ্তি কৰোৱা হয়। ইয়াৰে 15 জনক বিশেষ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। বিস্ফোৰণৰ পাছতে এই পথছোৱা জিলা প্ৰশাসনে পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ কৰি ৰাখিছে। বিহাৰৰ পাটনা জিলাত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত কমেও 8 জন লোকৰ মৃত্যু হোৱাৰ লগতে আন 5 জন আহত হয়। আৰক্ষীয়ে জনোৱা মতে দানিয়াৱান আৰক্ষী চকীৰ অন্তৰ্গত চিগ্ৰিয়াবা ষ্টেচনৰ সমীপৰ ৰাজ্যিক ঘাইপথত এখন ট্ৰাকে এখন অটোৰিক্সাক মহতিয়াই নিয়াৰ ফলত 8 জন লোকৰ ঘটনাস্থলীতে মৃত্যু হয়। আহত লোককেইজনক পাটনাৰ PMCH চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনাটোত মৃত্যু হোৱা আটাইকেইজন লোক নালন্দা জিলাৰ হিলছা আৰক্ষী চকীৰ অন্তৰ্গত এলেকাৰ নিবাসী আছিল বুলি আৰক্ষীয়ে জনাইছে। এই যাত্ৰীসকল গংগা নদীত পবিত্ৰ স্নানৰ বাবে ফাটুহাৰ ত্ৰিবেণীঘাট অভিমুখে গৈ আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 29 আগষ্টত চীন আৰু জাপান ভ্ৰমণলৈ যাব। 29 আৰু 30 আগষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে 15 ভাৰত জাপান বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব। এয়া হ'ব শ্ৰীমোদীৰ জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাৰ সৈতে প্ৰথমখন সন্মিলন। এই ভ্ৰমণকালত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু জাপানৰ মাজত প্ৰতিৰক্ষা, নিৰাপত্তা, বাণিজ্য আৰু অৰ্থনীতি, প্ৰযুক্তি আৰু উদ্ভাৱনকে ধৰি বিভিন্ন দিশ সন্দৰ্ভত পৰ্যালোচনা কৰিব। এই আলোচনাত আঞ্চলিক আৰু আন্তৰ্জাতিক বিষয়সমূহতো গুৰুত্ব আৰোপ কৰা হ'ব। 31 আগষ্ট আৰু 1 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে চীন ভ্ৰমণ কৰিব। ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন আজি কলকাতাৰ ছল্টলেক যুৱ ভাৰতী ক্ৰীড়াংগণত ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব আৰু যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড FC-ৰ মাজত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাবে যোৱা বুধবাৰে কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগণত অনুষ্ঠিত প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত 16 বাৰৰ চেম্পিয়ন ইষ্ট বেংগল ফুটবল ক্লাবক 2-1 পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে যোৱা মঙলবাৰে শ্বিলঙত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত শ্বিলং লাজং FC-ক 1-0 পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদত ৰাষ্ট্ৰীয় প্ৰাকৃতিক কৃষি অভিযানৰ শুভাৰম্ভ কৰিব। ভাৰতে ছেমি ক্ৰায়জেনিক ইঞ্জিন আৰু বৈদ্যুতিক প্ৰপালচনৰ দৰে গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ দিশত দ্ৰুতভাৱে অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। দেশৰ বিকাশত প্ৰযুক্তিগত বস্ত্ৰশিল্পৰ অৰিহণা আৰু ভূমিকা সন্দৰ্ভত আলোচনাৰ বাবে আজি বিহাৰত প্ৰযুক্তিগত বস্ত্ৰশিল্প আৰু বিকশিত ভাৰত সন্দৰ্ভত ৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হৈছে। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত আজি ডায়মণ্ড হাৰ্বাৰ ফুটবল ক্লাব নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।